এয়া আকাশবাণী। বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অহা ফেব্ৰুৱাৰী 1 তাৰিখে লোকসভাত 2026 বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত জাৰ্মান চেঞ্চেলৰ ফেডৰিক মাৰ্জক সাক্ষাৎ কৰে। ভাৰত আৰু জাৰ্মানীয়ে আজি 19খন গুৰুত্বপূৰ্ণ পাৰস্পৰিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ DRDOই কালি হায়দৰাবাদত চলন্ত লক্ষ্যৰ ওপৰত আক্ৰমণ কৰিব পৰা পৰ্টেবল এণ্টি টেংক গাইডেড মিছাইলৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰে আৰু ভাৰতত 2025 চনৰ নতুন বাহনৰ পঞ্জীয়ন 8% হৈছে বৈদ্যুতিক বাহন আৰু বছৰটোৰ মুঠতে 23 লাখ বৈদ্যুতিন বাহন বিক্ৰী হৈছিল। অহা ফেব্ৰুৱাৰী 1 তাৰিখে লোকসভাত 2026 বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰা হ'ব। সংসদৰ বাজেট অধিৱেশনৰ 28 জানুৱাৰীৰ পৰা 2 এপ্ৰিললৈ চলিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে 1 ফেব্ৰুৱাৰীৰ দিনৰ 11 বজাত লোকসভাত বাজেট দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেওঁ আজি নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছিল যে 28 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশন 13 ফেব্ৰুৱাৰীত সমাপ্ত হ'ব। 9 মাৰ্চত দ্বিতীয় পৰ্যায়ৰ বাবে সদন পুনৰ অনুষ্ঠিত হ'ব আৰু 2 এপ্ৰিললৈকে চলিব। মন্ত্ৰীগৰাকীয়ে কয় যে অৰ্থপূৰ্ণ বিতৰ্ক আৰু জনকেন্দ্ৰিক শাসনৰ দিশত ই এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 2026 চনৰ বাজেট অধিৱেশনৰ বাবে 2খন সদন অনুষ্ঠিত কৰাৰ অনুমোদন দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত জাৰ্মান চেঞ্চেলৰ ফেডৰিক মাৰ্জক সাক্ষাৎ কৰে। এই সাক্ষাতে ভাৰত জাৰ্মান দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। দুয়োগৰাকী নেতাই পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ লগতে দুয়ো দেশৰে উন্নয়নৰ সৈতে জড়িত কেইবাটাও বিষয় লৈ আলোচনা কৰে। তদুপৰি 25 বছৰ সম্পূৰ্ণ হোৱা ভাৰত জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভতো আলোচনা কৰা হয়। এই দ্বিপাক্ষিক আলোচনাত বাণিজ্য, বিনিয়োগ, উচ্চ প্ৰযুক্তিৰ প্ৰতিৰক্ষা ক্ষেত্ৰত অংশীদাৰিত্ব বৃদ্ধি, সেউজ বহনক্ষম উন্নয়ন, বিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত বিকাশ সন্দৰ্ভত আলোচনা কৰা হয়। দুয়ো দেশৰ নেতা দুগৰাকীয়ে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ কেতবোৰ বিষয় লৈ আলোচনা কৰে। ইয়াৰ আগেয়ে শ্ৰীমোদী আৰু চেঞ্চেলৰ মাৰ্জে সবৰমতী আশ্ৰম পৰিদৰ্শন কৰাৰ লগতে গান্ধীজীৰ পূৰ্বৰ বাসগৃহ হৃদয়কুঞ্জো দৰ্শন কৰে। তেওঁলোকে মহাত্মা গান্ধীৰ সৰল জীৱন, অহিংসা, সত্য আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰমূল্যৰাজিৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। পৰিদৰ্শন কালত মহাত্মা গান্ধীৰ আদৰ্শৰাজিৰ প্ৰতি অভিভূত হৈ চেঞ্চেলৰ মাৰ্জে গান্ধীজীৰ বাসগৃহত থকা অতিথিৰ টোকাভৰিত নিজৰ অনুভৱ ব্যক্ত কৰে। তেওঁ কয় যে মহাত্মা গান্ধীৰ স্বাধীনতাৰ শক্তিৰ প্ৰতি থকা দৃঢ় বিশ্বাস সকলোৰে বাবে অনুপ্ৰেৰণা হৈ থাকিব। এই মহান নেতা ব্যক্তিৰ আদৰ্শ আৰু প্ৰমূল্যৰ ভাৰত আৰু জাৰ্মানীৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক সৃষ্টিৰ ক্ষেত্ৰত সাকু হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ পাছতে শ্ৰীমোদী আৰু মাৰ্জে আহমেদাবাদত আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱত অংশ লয়। 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱত 50খন ৰাষ্ট্ৰৰ পৰা 135খন চিলা উৰুওৱা হ'ব। এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ 900গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ ল'ব। মহোৎসৱত কাইলৈ নৈশ চিলা উৰুওৱা কাৰ্যসূচী বিশেষ আকৰ্ষণ হিচাপে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে। এইবাৰৰ মহোৎসৱত অপাৰেচন সিন্দুৰক বিষয়বস্তু হিচাপে লৈ চিলা প্ৰস্তুত কৰা হৈছে। ভাৰত আৰু জাৰ্মানীয়ে আজি 19খন গুৰুত্বপূৰ্ণ পাৰস্পৰিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজি চুক্তিৰ স্বাক্ষৰৰ জৰিয়তে দ্বিপাক্ষিক প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাক শক্তিশালী কৰাৰ বাবে যুটীয়াভাৱে মুখ্য কাৰ্যবাহী বিষয়াৰ এখন মঞ্চ গঠন কৰি 8টা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সংবাদমেল সম্বোধন কৰি কয় যে জাৰ্মানীৰ চেঞ্চেলৰ ভাৰত ভ্ৰমণত প্ৰতিৰক্ষা, বাণিজ্য, দক্ষতা, সেউজ শক্তি আৰু মানুহৰ লগত মানুহৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰতীয় পাৰপত্ৰ থকা লোকৰ জাৰ্মানীলৈ যোৱাৰ বাবে কোনো ভিজাৰ প্ৰয়োজন নোহোৱাৰ কথা আৰু ভাৰতীয় স্বাস্থ্যসেৱা খণ্ডৰ ব্যক্তিসকলক জাৰ্মানীত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে। লগতে জাৰ্মানীয়ে সেউজ আৰু বহনক্ষম সহযোগিতাৰ অধীনত নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন আৰু জলবায়ু স্থিতিস্থাপক নগৰীয়া আন্তঃগাঁথনিৰ বাবে 1.24 বিলিয়ন ইউৰোৰ পুঁজিৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীৰ সক্ৰিয় প্ৰশাসন আৰু সময়োচিত কাৰ্যকৰীকৰণ চমুকৈ প্ৰগতিয়ে প্ৰধানমন্ত্ৰীৰ ধবজাবাহী মঞ্চৰ 50 সংখ্যক বৈঠকৰ সফল পৰিচালনাৰে এক উল্লেখযোগ্য মাইলখুঁটি স্থাপন কৰিছে। 2015 চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এই মঞ্চৰ দ্বাৰা কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ সক্ৰিয় সহযোগিতাৰ জৰিয়তে প্ৰকল্প নিৰীক্ষণ, নাগৰিকৰ অভিযোগ নিৰাময় আৰু আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ প্ৰত্যক্ষ পৰ্যালোচনা সম্ভৱ হৈছে। দশকজোৰা এই মঞ্চই চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ প্ৰণালী, আন্তঃগাঁথনি প্ৰকল্পসমূহত দেখা দিয়া সমস্যাসমূহ দ্ৰুতভাৱে সমাধান কৰাত সহায়ক হৈছে। ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ DRDOই কালি হায়দৰাবাদত চলন্ত লক্ষ্যৰ ওপৰত আক্ৰমণ কৰিব পৰা পৰ্টেবল এণ্টি টেকিং গাইডেড মিছাইলৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইয়াৰ বাবে DRDOৰ লগতে তেওঁলোকৰ সহযোগ উদ্যোগিক প্ৰতিষ্ঠানসমূহক প্ৰশংসা কৰে। তেওঁ কয় যে এই পৰীক্ষা স্বাৱলম্বী ৰাষ্ট্ৰ গঢ়াৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে থলুৱাভাৱে নিৰ্মাণ কৰা এই ক্ষেপণাস্ত্ৰত সম্পূৰ্ণভাৱে অত্যাধুনিক থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ভাৰতত 2025 চনত নতুন বাহনৰ পঞ্জীয়নৰ 8% হৈছে বৈদ্যুতিক বাহন আৰু বছৰটোত মুঠতে 23 লাখ বৈদ্যুতিন বাহন বিক্ৰী হৈছিল। বাহন পৰ্টেলৰ তথ্য অনুসৰি যোৱা বছৰটোত দুচকীয়া বৈদ্যুতিক বাহন 12,80,000, 8,00,000 তিনিচকীয়া বৈদ্যুতিক বাহন আৰু 75,000 চাৰিচকীয়া বৈদ্যুতিক বাহন বিক্ৰী হয়। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় বিক্ৰীৰ 18% উত্তৰ প্ৰদেশ প্ৰথম স্থানত আৰু ইয়াৰ পাছতে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক আছে। আজি ৰাষ্ট্ৰীয় যুৱ দিৱস। প্ৰসিদ্ধ দাৰ্শনিক স্বপ্নদ্ৰষ্টা স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে আজি দিনটোত এই দিৱস পালন কৰি অহা হৈছে। যুৱ প্ৰজন্মৰ মাজত আত্মবিশ্বাস, সেৱা আৰু দেশ গঢ়াৰ প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে পালন কৰি অহা ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে স্বামী বিবেকানন্দৰ কালজয়ী দৃষ্টিভংগী, মতাদৰ্শ আৰু আধ্যামিক চেতনাৰ মানৱ জীৱনৰ শক্তি হৈ চিৰকাল অনুপ্ৰাণিত কৰি থাকিব। তেওঁ কয় যে স্বামী বিবেকানন্দই ভাৰতীয়সকলৰ চেতনাত ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰা প্ৰবাহিত কৰাৰ লগতে যুৱ প্ৰজন্মক ৰাষ্ট্ৰ গঠনৰ বাবে উৎসাহিত কৰি গৈছে। তেওঁৰ শিকনিসমূহে সমগ্ৰ মানৱ জাতি উৎসাহিত কৰি থাকিব বুলি শ্ৰীমতী মুৰ্মুৱে মত প্ৰকাশ কৰে। উপ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে শ্ৰীৰাধাকৃষ্ণনে কয় যে স্বামী বিবেকানন্দৰ জীৱন আৰু শিকনিসমূহে মানুহক স্ব-অনুশাসন আৰু নিঃস্বাৰ্থ সেৱাৰ আধাৰ হিচাপে লৈ অৰ্থবহ জীৱন যাপন কৰিবলৈ প্ৰেৰিত কৰে। তেওঁৰ আদৰ্শৰ দ্বাৰা প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰবাহিত হ'ব বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে ভাৰতৰ যুৱ শক্তিৰ বাবে স্বামী বিবেকানন্দ প্ৰেৰণাৰ অন্তহীন স্ৰোত। তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মই এখন বিকশিত ভাৰত গঠনৰ দিশত নতুন শক্তি জাগ্ৰত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। জয়ন্তীৰ এই পবিত্ৰ ক্ষণে দেশৰ যুৱ প্ৰজন্মৰ লগতে জনসাধাৰণক আত্মবিশ্বাস আৰু আত্মশক্তিৰে অগ্ৰসৰ হোৱাৰ দিশ নিৰ্দেশ কৰিব বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ এটা লেখা সামাজিক মাধ্যমত প্ৰচাৰ কৰি কয় দেশৰ নৱপ্ৰজন্ম জেনজিক আলোকপাত কৰে যি নিজৰ শক্তিক ভালৰ বাবে প্ৰসাৰিত কৰি আছে। লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীমন্ত্ৰী ৰেড্ডীয়ে তেওঁৰ প্ৰবন্ধটোত ভাৰতীয় যুৱতীসকলে ৰাষ্ট্ৰীয় নিৰ্মাণত কেনেদৰে পৰিৱৰ্তনশীল ভূমিকা পালন কৰিছে সেই কথাত বিশেষভাৱে উল্লেখ কৰিছে। স্বচ্ছ ভাৰত, হৰ ঘৰ তিৰংগা, মেৰী মাটি মেৰা দেশ আৰু নিচামুক্তিৰ দৰে বৃহৎ অভিযানত অংশগ্ৰহণ কৰা যুৱক যুৱতীসকলকো শ্ৰীৰেড্ডীয়ে প্ৰশংসা কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। অহা ফেব্ৰুৱাৰী 1 তাৰিখে লোকসভাত 2026 বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত জাৰ্মান চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জক সাক্ষাৎ কৰে। ভাৰত আৰু জাৰ্মানীয়ে আজি 19খন গুৰুত্বপূৰ্ণ পাৰস্পৰিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ DRDOই কালি হায়দৰাবাদত চলন্ত লক্ষ্যৰ ওপৰত আক্ৰমণ কৰিব পৰা পৰ্টেবল এণ্টি টেকিং গাইডেড মিছাইলৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰে আৰু ভাৰতত 2025 চনৰ নতুন বাহনৰ পঞ্জীয়নৰ 8% হৈছে বৈদ্যুতিক বাহন আৰু বছৰটোত মুঠতে 23 লাখ বৈদ্যুতিন বাহন বিক্ৰী হৈছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।